এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাষ্ট্ৰপতি ভৱন চৌহদৰ নতুন গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো হাঁচিপতীয়া পুথি সংৰক্ষণ, 77 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাত ব্যাপক প্ৰস্তুতি, ধেমাজি মহাবিদ্যালয়ক অতি শীঘ্ৰে বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব বুলি মহাবিদ্যালয়খনৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানত শিক্ষামন্ত্ৰী ঘোষণা আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ বিৰ তিনিওখন খেল অমীমাংসিত। ৰাষ্ট্ৰপতি ভৱন চৌহদত কালি সন্ধিয়া মুকলি কৰা গ্ৰন্থকুটীৰত অসমৰ কেইবাখনো হাঁচিপতীয়া পুথিয়ে স্থান লাভ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন সত্ৰানুষ্ঠান তথা বিজ্ঞ ব্যক্তিৰ পৰা সংগৃহীত 5খন প্ৰাচীন হাঁচিপতীয়া পুথিকে ধৰি মুঠ 8খন এনে পুথিয়ে কুটীৰত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে কালি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মুকলি কৰা গ্ৰন্থকুটীৰত অসমীয়াকে ধৰি দেশৰ মুঠ 11টা ধ্ৰুপদী ভাষাৰ প্ৰাচীন পুথি, পাণ্ডুলিপি আৰু অন্যান্য সাহিত্য সম্ভাৰক সংৰক্ষণ কৰাৰ ব্যৱস্থা লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ৰাষ্ট্ৰপতিগৰাকীক অসমৰ হাঁচিপতীয়া পুথিৰ ঐতিহ্যৰ সন্দৰ্ভত অৱগত কৰে। এই অনুষ্ঠানত নগাঁৱৰ কুজিসত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামী, লখিমপুৰৰ বিষ্ণু চন্দ্ৰ গোস্বামী, নীলকমল গোস্বামী আৰু মৃদু মৌচম বৰাকে ধৰি হাঁচিপতীয়া পুথিসমূহৰ কেইবাগৰাকীও দাতাই অংশ লয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শমৰ্মে হাঁচিপতীয়া পুথি সংগ্ৰহৰ ক্ষেত্ৰত কলাক্ষেত্ৰ সমাজে বিশেষ পদক্ষেপ লৈছে। এই অনুসৰি ৰাজ্যৰ ভিন ভিন স্থানৰ পৰা সংগ্ৰহ কৰা কীৰ্তনঘোষা, নামঘোষা, ভক্তি ৰত্নাৱলী, দশম, গীত গোবিন্দকে ধৰি হাঁচিপতীয়া পুথিসমূহৰ ৰাষ্ট্ৰপতি ভৱনক অৰ্পণ কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনত থকা এই গ্ৰন্থকুটীৰ প্ৰকল্পৰ দায়িত্ব অসমৰ পংকজ প্ৰতিম বৰ্দলৈ লাভ কৰিছে। 77 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে ব্যাপক প্ৰস্তুতি চলিছে। জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰাত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা 9 বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 24টা দলে কুচকাৱাজৰ অনুশীলন অব্যাহত ৰাখিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাব। ইয়াৰ বাবে দিনে নিশাই প্ৰস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। সমগ্ৰ গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয় 26 জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্তই এখন জাননী জাৰি কৰিছে। বৰপেটা জিলাতো গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। জিলা আৰক্ষীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু স্কাউট এণ্ড গাইডে এই অনুশীলন চলায়। এইবাৰ নতুন দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ পোৰামাটি শিল্পৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ'ব। ধুবুৰীৰ আচাৰীকান্দিৰ ভৌগোলিক সূচ্যাংকৰ পৰিস্থিতি লাভ কৰা এই শিল্প এইবাৰৰ পেৰেডত দেশবাসীৰ সন্মুখত উজলি উঠিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব। সন্ধিয়া 7 বজাৰ পৰা এই ভাষণ আকাশবাণীৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ লগতে সকলো চেনেলে সম্প্ৰচাৰ কৰিব। হিন্দী আৰু ইংৰাজীত এই ভাষণ প্ৰচাৰৰ পাছতে আঞ্চলিক ভাষাতো এই ভাষণ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে নিশা 9:30 বজাত এই ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ধেমাজি জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। শিক্ষামন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি ডাঃ ৰণুজ পেগুৱে আজি পুৱা পতাকা উত্তোলনেৰে হীৰক জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচী মুকলি কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ধেমাজি মহাবিদ্যালয়ক অতি শীঘ্ৰে বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ লগতে 1965 চনত স্থাপন হোৱা এই মহাবিদ্যালয়খনৰ সুদীৰ্ঘ যাত্ৰাত সেৱা আগবঢ়োৱা সকলো শিক্ষক শিক্ষয়িত্ৰীৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে।
মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে অসমৰ প্ৰত্যেকখন জিলাতে এখন বিশ্ববিদ্যালয় ধেমাজিত এতিয়াও বাকী আছে আৰু ইতিমধ্যে আমি পৰিকল্পনা কৰিছো যে ধেমাজি মহাবিদ্যালয়খনকে এটা এখন বিশ্ববিদ্যালয়লৈ আমি উন্নীত কৰিম। কিন্তু আনুষ্ঠানিক ঘোষণাটো কৰাৰ কাৰণে আমি যিখিনি অতিৰিক্ত মাটি আমাক লাগিব সেই মাটিখিনিৰ বাবে আমি অপেক্ষা কৰি আছো। সেই মাটিখিনি নিশ্চিত হোৱাৰ পাছতেই অসম চৰকাৰে ধেমাজি বিশ্ববিদ্যালয় সম্পৰ্কে আনুষ্ঠানিক ঘোষণা করব। মোৰ অযুত শুভকামনা ধেমাজি মহাবিদ্যালয়ের পরিয়ালে। এই মহাবিদ্যালয় কেবল ধেমাজি জেলার নয়, উত্তর এখন উল্লেখযোগ্য উচ্চ শিক্ষার অনুষ্ঠান হিসেবে গড়ি তোলার কারণে আমি সকলে সংকল্প লিখি।
হীরক জয়ন্তী উপলক্ষে মহাবিদ্যালয়খনৰ বৰ্তমানৰ ছাত্র ছাত্রী, প্রাক্তন শিক্ষার্থী, শিক্ষক শিক্ষয়িত্রী তথা স্থানীয় ৰাইজৰ সহযোগত এটা বিশাল সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। এই শোভাযাত্রাত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ লগতে অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশ প্ৰদৰ্শন কৰা হয়। সমগ্র দেশতে আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিবস উদযাপন কৰা হৈছে। এই দিবসত কন্যা সন্তানৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য, পুষ্টিকৰণ আৰু কল্যাণত গুৰুত্ব দিয়া হয়। প্ৰতি বছৰে 24 জানুৱাৰীত উদযাপন কৰা এই দিবসত লিংগ বৈষম্যৰ বিৰোধিতা, সম সুবিধা প্ৰদান আৰু সবল নাগৰিক হিচাপে সমাজত কন্যাসকলে মূৰ তুলি থাকিব পৰা পৰিৱেশৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয়। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে ক্ষমতাত অহাৰ পিছৰ বছৰটোত 2015 চনৰ 22 জানুৱাৰীত বেটী বচাও বেটী পঢ়াও আঁচনিৰ শুভাৰম্ভ কৰিছিল। ৰাজ্যৰ বিভিন্ন জিলাতো আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। মহিলা আৰু শিশু বিকাশ বিভাগ আৰু মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জেংৰাইমুখ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধান্দিয়া, সহকাৰী আয়ুক্ত অনুৰাগ বৰবৰুৱা, সমাজ কল্যাণ বিষয়া উত্তম অধিকাৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কন্যা শিশুৰ অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভত আলোচনা কৰে। কাছাৰ জিলাতো শিলচৰৰ মহিলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কন্যা শিশুৰ অধিকাৰ, স্বাস্থ্য আৰু সামগ্ৰিক সবলীকৰণ সন্দৰ্ভত কেইবাটাও সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ তত্বাৱধানত যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছে। বিজেপিৰ ৰাজ্যিক উপসভাপতি ৰাণা গোস্বামীয়ে আজি তিয়ক সমষ্টিৰ হাতীহাল হৈ হবলগীয়া এই দলংখনৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। 2021 চনতে এই দলঙৰ নিৰ্মাণ কাৰ্য কাম আৰম্ভ হৈছিল যদিও কিছু কাৰিকৰী অসুবিধাৰ বাবে দীৰ্ঘদিন ধৰি এই কাম স্থগিত হৈ আছিল। বৰ্তমান পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পাছত দলংখনৰ 68টা খুঁটাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। অতি কম দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিবলগীয়া এই দলংখনে যোৰহাট আৰু মাজুলী সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত নতুন যোগসূত্ৰ সূচনা কৰিব বুলি শ্ৰীগোস্বামীয়ে আশা প্ৰকাশ কৰে। নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত এগৰাকী বিষয়াই দলংখনৰ অগ্ৰগতি সন্দৰ্ভত এইদৰে কয়।
हम लोग का टारगेट है कि 2 साल में इसको कंप्लीट करने के लिए। अभी जो परसेंटेज है वेल फाउंडेशन वगैरह हो गया है, जो प्रीवियस कंपनी जो काम करके छोड़ के गया था उसमें कुछ बैलेंस अभी बचा हुआ है। तो हम लोग का प्रोग्राम है कि नेक्स्ट 2 डेज में इसको चालू करना है। जो भी मोबिलाइजेशन सेटअप वगैरह होना था हो गया है, अभी नेक्स्ट 2-3 डेज में चालू कर देंगे हम लोग वेल फाउंडेशन का काम। उसके बाद बाकी जो पैरेलल एक्टिविटी है आपका कास्टिंग या डेवलपमेंट और अदर एक्टिविटीज वो सब चल रहा है पैरेलल में। अभी 70 में खाली 2 ही फुल बैलेंस है, बाकी सब ऑलमोस्ट 70-80% सिंकिंग कम्प्लीट हो चुका है। तो वो जो बैलेंस वर्क है उसके काम चालू कर देंगे नेक्स्ट 2 डेज के बाद।
জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভাদেউৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সামৰণি পৰে। আজি গোভাৰজাই জোনবিল মেলাথলীত ৰাজদৰবাৰ বহুৱাই প্ৰজাসকলৰ পৰা প্ৰতীকী ৰূপত কৰ কাটল সংগ্ৰহ কৰাৰ পাছতে জোনবিল মেলাৰ সামৰণি পৰে। আজি অন্তিম দিনা তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন অনুষ্ঠিত হয়। বিশিষ্ট কবি হৰেন্দ্ৰ বৰাই এই কবি সন্মিলন উদ্বোধন কৰে। 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ বিৰ 3খন খেল অমীমাংসিত হৈ ৰয়। চিলাপথাৰত আজি পুৱা কেৰালা আৰু ৰেলৱেৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত দুয়োটা দলে 1-1 গ'লত সমতা স্থাপন কৰে। ইয়াৰ পাছত ছাৰ্ভিচেছ আৰু উৰিষ্যাৰ মাজৰ খেলখন গ'ল শূন্যভাৱে ড্ৰ হয়। ঢকুৱাখানত অনুষ্ঠিত পাঞ্জাব আৰু মেঘালয়ৰ মাজৰ ৰোমাঞ্চকৰ খেলখন 3-3 গ'লত ড্ৰ হয়। আটাইকেইটা দলে 1 পইণ্টকৈ লাভ কৰে। নগাঁৱৰ খুটিকটীয়া নিবাসী সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি ভৱন চৌহদৰ নতুন গ্ৰন্থকুটীৰত অসমৰ কেইবাখনো সাঁচিপতীয়া পুথি সংৰক্ষণ। 77 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাত ব্যাপক প্ৰস্তুতি। ধেমাজি মহাবিদ্যালয়ক অতি শীঘ্ৰে বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব বুলি মহাবিদ্যালয়খনৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ ঘোষণা আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ বিৰ 3খন খেল অমীমাংসিত। এতিয়াৰ বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।